এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। সমগ্ৰ দেশত আজি শিক্ষক দিৱস উদযাপন। উত্তৰ পূৰ্বাঞ্চলৰ নগৰাকী শিক্ষকলৈ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা। তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। 15গৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ ৰাজ্যিক কৃতি শিক্ষক বঁটা। গুৱাহাটীৰ উন্মুক্ত মেনহোল আৰু নলাৰ উপগ্ৰহেৰে জৰীপ চলাই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। বিটিচি নিৰ্বাচনৰ বাবে 40টা সমষ্টিত 382গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা। কাইলৈ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। আৰু চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিঙত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱম স্থান দখল। সমগ্ৰ দেশত আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। শিক্ষাবিদ, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে 5 ছেপ্টেম্বৰত এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাসমূহ প্ৰদান কৰিব। নিজৰ সমৰ্পণ আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে শিক্ষাৰ মান উন্নত কৰা আৰু শিক্ষাৰ্থীসকলৰ জীৱনত গভীৰ প্ৰভাৱ পেলোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ স্বীকৃতিস্বৰূপে এই বাৰ্ষিক বঁটা প্ৰদান কৰা হয়। এইবাৰ দেশৰ মুঠ 66গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰা হ'ব। ইয়াৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ 9গৰাকী শিক্ষক আছে। অসম অৰুণাচল সীমান্তৰ অতি পিছপৰা অঞ্চলৰ বিদ্যালয় নামচাং চাহবাগিচা আদৰ্শ বিদ্যালয়ৰ শিক্ষক দেৱজিৎ ঘোষে এই সন্মানীয় কৃতি শিক্ষক বঁটাৰ বাবে বাছনি লাভ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত 15গৰাকী শিক্ষক শিক্ষয়িত্ৰীক বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহল উপস্থিত থাকিব। এই অনুষ্ঠানতে নাকৰ মূল্যায়নত এ গ্ৰেড লাভ কৰা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলক সম্বৰ্ধনা জনোৱা হ'ব। তদুপৰি শিক্ষা হেতু এপত সৰ্বাধিক উপস্থিতি দিবলৈ সক্ষম হোৱা শীৰ্ষ 3খন জিলা, শিক্ষা হেতু এপত বিভিন্ন জিলাৰ উপস্থিতিৰ শীৰ্ষত থকা বিদ্যালয়সমূহৰ মুৰববী আৰু মহাবিদ্যালয় তথা পলিটেকনিকৰ পেটেণ্ট লাভ কৰা শিক্ষকসকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হ'ব। শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিদ্বান, মনীষী তথা শিক্ষাবিদ ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ লগতে প্ৰতিগৰাকী শিক্ষাগুৰুক শিক্ষক দিৱসৰ ওলগ জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সকলো উন্মুক্ত মেনহোল আৰু নলাৰ উপগ্ৰহেৰে জৰীপ চলাবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে। গুৱাহাটীৰ আৰ্যনগৰত বুধবাৰে নিৰ্মীয়মান উন্মুক্ত নলাত পৰি এটি 3 বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এইদৰে নিৰ্দেশ দিয়ে। ঢেকিয়াজুলিত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই নলা উন্মুক্ত কৰি ৰখাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত নলাৰ ঢাকোন লগাই যোৱাৰ পাছতে চুৰি হৈ যায় বুলি মন্তব্য কৰে। সকলোৱে লগ লাগি সমস্যা সমাধান কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শোণিতপুৰ জিলাৰ দুৰুং চাহবাগিচাত ৰূপায়ণ কৰা চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে। চাহবাগিচাসমূহক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বাগিচাৰ বাংলোসমূহক অতিথিশালালৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে বিনিয়োগকাৰী তথা বিলাসী হোটেলৰ গোটসমূহক উদগনি যোগোৱাৰ বাবে নীতি প্ৰস্তুত কৰা হৈছে। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপৰ অংশ হিচাপে দুৰুং চাহবাগিচাৰ পুৰণি বাংলো আৰু অতিৰিক্ত ভূমিত দ্য পোষ্ট কাৰ্ড হোটেল মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এই হোটেল আৰু ইয়াৰ চৌহদ পৰিদৰ্শন কৰে। ডঃ শৰ্মাই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই হোটেলে অসমৰ চাহ পৰ্যটনৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে।
দুৰুং চাহ বাগিচা পোষ্ট কাৰ্ড নামৰ এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হোটেল স্থাপন হৈছে। অসম চৰকাৰে দুবছৰ আগতে আমি বাজেটত ঘোষণা কৰিছিলোঁ যে পুৰণা টি গাৰ্ডেনৰ বাংলোসমূহক আমি ই টুৰিজিমৰ এটা কেন্দ্ৰবিন্দু হিচাপে ৰূপান্তৰ কৰিব পাৰোঁ। দুৰুং বাগিচাৰ স্বত্বাধিকাৰী মিগেন জালানে পুৰণা বাংলোটোক আৰু বাগানৰ অতিৰিক্ত মাটি পোষ্ট কাৰ্ডৰ লগত কথা পাতি সুন্দৰ এটা হোটেল বনাইছে। ইতিমধ্যে বহু কেইজন ডাঙৰ যিসকল আমি আইকন বুলি কওঁ তেনেকুৱা বহুত মানুহ ইয়াতে থাকি গৈছে। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই ৰিজৰ্ট বা হোটেলখনত এটাও ছিট খালী হৈ থকা নাই, চব এডভান্স বুকিং হৈছে। এটা খুব ধুনীয়া চাহ অৰ্থনীতি এটা গঢ়ি উঠিছে।
উল্লেখযোগ্য যে এনে প্ৰকল্পই চাহ বাগিচাৰ ঐতিহ্য, সেউজ পৰিৱেশ, বাগিচাৰ শ্ৰমিকসকলৰ সহজ সৰল জীৱন যাত্ৰাক বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ লগতে অঞ্চলটোৰ যুৱক যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি, কুটিৰ শিল্পৰ বিকাশ আৰু থলুৱা সংস্কৃতিৰ প্ৰসাৰতো অৰিহণা যোগাব বুলি আশা কৰা হৈছে। BTC নিৰ্বাচনৰ বাবে 40টা সমষ্টিত 382গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে। চিৰাং জিলাৰ 3টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰসমূহ কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত জিলাখনৰ চিৰাংদুৱাৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰা চাংগ্ৰা ব্ৰহ্মৰ মনোনয়ন পত্ৰ নাকচ কৰে। UPPL দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক চাংগ্ৰা ব্ৰহ্মই দলৰ হৈ প্ৰাৰ্থিত্ব নোপোৱাত নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিছিল। জিলাখনত বৰ্তমানলৈ চিৰাং আৰু চিৰাংদুৱাৰ সমষ্টিত 7জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ হোৱাৰ লগতে কাজলগাঁও সমষ্টিত 5গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ হিচাপে বিবেচিত হৈছে। খৈৰাবাৰীত মুঠ 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে। একেদৰে ভেৰগাঁও জনজাতি সংৰক্ষিত পৰিষদীয় সমষ্টিত 9গৰাকী, ননৈ চেৰফাং অজনজাতি সংৰক্ষিত সমষ্টিত 6গৰাকী, খালিংদুৱাৰ জনজাতি সংৰক্ষিত সমষ্টিত 7গৰাকী, মুদৈবাৰী সমষ্টিত 10গৰাকী, হৰিহিঙা জনজাতি সংৰক্ষিত সমষ্টিত 5গৰাকী, ধনশিৰি জনজাতি সংৰক্ষিত সমষ্টিত 6গৰাকী, ভৈৰৱকুণ্ড জনজাতি সমষ্টিত 8গৰাকী, পাঁচনৈ চেৰফাং অজনজাতি সংৰক্ষিত সমষ্টিত 7গৰাকী আৰু ৰৌতা জনজাতি সংৰক্ষিত সমষ্টিত 6গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ হৈছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ 5টা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰা মুঠ 59গৰাকী প্ৰাৰ্থীৰ ভিতৰত 58গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে BTC নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বহুমুখী প্ৰতিভাৰ কেইটামান দিশৰ মূল্যায়ন কৰাৰ বাবে আকাশবাণী গুৱাহাটীৰ সৰল প্ৰয়াস।
চিত্ৰকৰ আৰু সাংবাদিক ভূপেন হাজৰিকাক বিশ্লেষণৰ প্ৰয়াস চলাব বিশিষ্ট সাংবাদিক মণি মহন্তই। নিবন্ধকাৰ আৰু আমাৰ প্ৰতিনিধি আলোচনীৰ সম্পাদক হিচাপে ভূপেন হাজৰিকাক চাবলৈ প্ৰয়াস কৰিব বিশিষ্ট আলোচক ডক্টৰ পৰমানন্দ মজুমদাৰে। আৰু ভূপেন হাজৰিকাৰ গীতৰ সাহিত্যিক মূল্যায়নৰ প্ৰয়াস কৰিব বিশিষ্ট গীতিকাৰ ডক্টৰ দীনেশ বৈশ্যই।
তোমালোক নতুন কবিতা, নতুন গীতি কবিতা, সুৰ হল তাত গৌণ, চিন্তাহে মুখ্য।
অনুষ্ঠানটোৰ উপস্থাপন আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।
শনিবাৰ 6 ছেপ্টেম্বৰৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত।
শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM-ৰ 101.6 মেগাহাৰ্জত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM-ৰ 102.7 মেগাহাৰ্জত, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 100.2 মেগাহাৰ্জত, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 100.9 মেগাহাৰ্জত, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 মেগাহাৰ্জত লামডিং, 100.6 মেগাহাৰ্জত বকলীয়া আৰু 102.1 মেগাহাৰ্জত সৰিয়হজান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বাতৰিৰ বাবে এক্স হেণ্ডেলত এয়াৰ নিউজ GHY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ গুৱাহাটী ফলো কৰিব পাৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষা মন্ত্ৰালয়ে কালি ঘোষণা কৰা চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং NIRFত দেশৰ শীৰ্ষৰ 10খন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত 9ম স্থান দখল কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই ৰেংকিঙত কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ শীৰ্ষস্থান আৰু চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ে দ্বিতীয় স্থান দখল কৰে। চণ্ডীগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰে। ইপিনে IIT গুৱাহাটীয়ে গৱেষণা প্ৰতিষ্ঠান আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ তালিকাত ক্ৰমে 10ম আৰু 8ম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। একেদৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি শিক্ষানুষ্ঠানৰ তালিকাত 8ম স্থান লাভ কৰিছে। NIRF ৰেংকিঙে পাঠদান, শিক্ষণ, সম্পদ গৱেষণা আৰু পেছাদাৰী পদ্ধতি, স্নাতক ডিগ্ৰীৰ ফলাফল, প্ৰসাৰ, নামভৰ্তি আদি বিভিন্ন দিশ চালি জাৰি চাই শিক্ষানুষ্ঠানসমূহৰ মূল্যায়ন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি বৰাকত বদৰপুৰ থানাত শ্ৰীভূমি আৰু হাইলাকান্দি জিলা আৰক্ষীৰ যৌথ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। সঞ্চালক প্ৰধানগৰাকীয়ে জিলা দুখনৰ আৰক্ষী জোৱানক কাৰ্যক্ষমতা আৰু বিভিন্ন সমস্যাৰ বিষয়ে বুজ লোৱাৰ লগতে জিলা দুখনৰ অপৰাধ আৰু নিৰাপত্তাজনিত বিষয়ৰ সন্দৰ্ভতো আলোচনা কৰে। অসম আৰক্ষী জনসেৱা আৰু সুৰক্ষাৰ স্বাৰ্থত সষ্টম বুলি সভাৰ অন্তত তেওঁ প্ৰকাশ কৰে।
এসপেক্ট আছে, যদি ক্রাইম হয়, যদি সিকিউরিটি সিচুয়েশন হয়, সব ওসি আইসি আমার গেজেটেড অফিসার লগত হাইলাকান্দি আর শ্রীভূমি লগ করিলো, তেওবিলাকৰ পারফরমেন্স চালু, তেওবিলাকৰ প্রবলেমস শুনিলো, আমি কি করব পারো এই চালু। আর প্রথমতে তো আমার মাননীয় মুখ্যমন্ত্রী সাহেবে যেটুক কয়ে যে আমার অসম পুলিশ আগত এটা ইনসার্জেন্সি ওরিয়েন্টেড ফোর্স আসলে, কিন্তু আজি আমার ট্রান্সফরমেশন হয়েছে আর হয়ে আছে টুয়ার্ডস আ সার্ভিস অর্গানাইজেশন, সো লোক সেবা। সো পুলিশের কাম আছে রাইজর আর স্টেটর সুরক্ষা করা আর সেবা করা, সো সার্ভিস ওরিয়েন্টেশন যেটু মাননীয় মুখ্যমন্ত্রী স্যারর নির্দেশ আছে এইটু সবক জানালো, আর আমি কেনেকে এইটুত আগবাড়ি আছো, কিমান আগবাড়িছো এইটু চালু। আর এইটাই কব পারো দ্যাট আই এম স্যাটিসফাইড উইথ দ্য পারফরমেন্স অফ বোথ শ্রীভূমি এন্ড হাইলাকান্দি। কালি মই কাছাৰত রিভিউ করিম, দুদিনের ভ্রমণ আছে, আকো আহিম অকমান দিন পিছত, তেতিয়া এক এক দিন বেলেগ বেলেগ ডিস্ট্রিক্টত থাকিম আর তিনটা ডিস্ট্রিক্টত আর রাইজকে লগ করিম। সো আমার এটাই উদ্দেশ আছে আর আজি সবে এইটু সিদ্ধান্ত লৈছে কেনেকে আমি নিজের পারফরমেন্স ভাল করে লোক সেবা পাবলিক সার্ভিস আমার পুলিশের ফালের পর ভাল করব।
আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় এক মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপ যোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AR নিউজ গুৱাহাটী চাব পাৰে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
অবৈধ বিদেশী উৎখাতৰ দাবীত কালি ৰাজ্যজুৰি আছো অনশন, উন্মুক্ত নলা নৰ্দমাৰ উপগ্ৰহেৰে চৰিপ চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, নেলকো আৰু সৰ্বশিক্ষা অসমৰ মাজত দক্ষতা বিকাশৰ বাবে বুজাবুজিৰ চুক্তি সম্পাদন আৰু মুখ্যমন্ত্ৰীয়ে 10 অক্টোবৰত 8-9 হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ'ব বুলি কৰা ঘোষণাই আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে অসমক কা আইনৰ আওতাৰ বাহিৰত ৰখাৰ দাবীত কালি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰিক জাতিৰ অস্তিত্ব ৰক্ষাৰ দাবীত দল সংগঠনৰ বিক্ষোভত পুনৰ উত্তাল ৰাজ্য শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিয়ে প্ৰায় আটাইকেইখন কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা দেখা গৈছে। দৈনিক অসম কাকতে শাসকীয় পক্ষৰ দুজনকৈ বিধায়কে দল ত্যাগ কৰাৰ পাছত বিজেপি আৰু অগপৰ ভিতৰচৰাত হাহাকাৰ লাগিছে বুলি এটা বাতৰিক বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰৰ ৰঙাপাৰাত কালি সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন কৰাৰ বাতৰি আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে উৎসৱৰ উপহাৰ মধ্যবিত্ত স্বস্তি শিৰোনামেৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে ঘোষণা কৰা GST নতুন কাঠামোৰ বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে ৰাজ্যৰ বিদ্যালয়সমূহত দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ বাবে টাটা নেলকো আৰু সমগ্ৰ শিক্ষা অসমৰ মাজত বুজাবুজি চুক্তি সম্পাদন হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্য চৰকাৰে 32 লাখ মহিলাক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে চেষ্টা চলাইছে বুলি অসমীয়া খবৰ কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে দেশৰ বিভিন্ন অংশৰ থানাসমূহত কাৰ্যক্ষম CCTV কেমেৰাৰ অভাৱ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে। আহক এতিয়া পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ আৰু বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। সমগ্ৰ দেশত আজি শিক্ষক দিৱস উদযাপন, উত্তৰ পূৰ্বাঞ্চলৰ 9 গৰাকী শিক্ষকলৈ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা, তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী, 15 গৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ ৰাজ্যিক কৃতি শিক্ষক বঁটা, গুৱাহাটীৰ উন্মুক্ত মেনহোল আৰু নলাৰ উপগ্ৰহেৰে জৰীপ চলাই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, BTC নিৰ্বাচনৰ বাবে 40টা সমষ্টিত 382 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা আৰু চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰাতিষ্ঠানিক ৰেংকিঙত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 9ম স্থান দখল। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।